গঙ্গাধর গঙ্গাধর প্রভু তুমি শিব তুমি দীননাথ, প্রভু তুমি শিব তুমি দীননাথ, গঙ্গাধর গঙ্গাধর প্রভু তুমি শিব তুমি দীননাথ, কৃপা কৰা আমাক প্ৰভু চৰণে তোমাৰ থলুৱাথো,
কৃপা কৰা আমাক প্ৰভু চৰণে তোমাৰ থলুৱাথো,
তুমি কি যে মায়া প্ৰভু হে গংগাধৰ গংগাধৰ প্ৰভু তুমি শিৱ তুমি দীননাথ,
নীল কণ্ঠ যাৰ হাতে ত্ৰিশূল, যাৰ চকুত বজ্ৰ শৰীৰ বিপুল, যাৰ জতাৰে বয় গংগাৰ ধাৰ, যাৰ ধ্বনিত লৰে আকাশ পাতাল, ভোলানাথৰ আৰাধনা যাৰ প্ৰবল বিশ্বাস, সিয়ে সুকলমে লৈ আছে নিৰ্মল নিশ্বাস, যাৰ আৰাধনাত লিপ্ত স্বয়ং ৰাৱণ ৰজা, যাৰ নয়নৰ আগত আছে সহস্ৰ সদা, অচিত্ৰ অক্ষয় গুণ অনন্ত দৃষ্টি, লৰে মন লৰে ক্ষণ পৰে শত বৃষ্টি, যাৰ কাৰণ হয়ে এই সমস্ত সৃষ্টিৰ, যাৰ অস্তিত্ব অত ভক্ত অস্থিৰ,
বিচনী মাতা তুমি তুমি নাখা যত জীৱ,
বিচনী মাতা তুমি তুমি নাখা যত জীৱ,
শত শত প্ৰণাম কৰোঁ তুমি আমাৰ ভুল আঁকিব,
তুমি আমাৰ ভুল আঁকিব, ভুলাহে ভুলাহে
কেতিয়া দেখা দিবা হলে ভাগ্য আমাৰ,
নাজানো কেতিয়া দেখা দিবা হলে ভাগ্য আমাৰ,
হেনো দেখা দিয়া তুমি ধৰি নানা অৱতাৰ,
হেনো দেখা দিয়া তুমি ধৰি নানা অৱতাৰ,
নীল কণ্ঠ নীলা অৱতাৰ অসীম আদি দেৱ দীনানাত উপকাৰ অচিন, শুদ্ধ কৰ্মন দেহ যদি তোৰ মলিন, বাবা অনন্ত বাবা হল উচ্চ প্ৰবীণ, জয় জয় ভোলানাথ জয় জয় দীননাথ, ক্ষয় হয় জীৱন আমি শিৱৰ দাস, কৰ কৰ্ম হৰ ভোগ ধৰ অভিলেখ, হৰ দুখ হৰ সুখ হৰ হৰ মহাদেৱ,
তৃপ্তিৰ শিৱ তুমি তুমি হলা ত্ৰিশূলধাৰী,
তৃপ্তিৰ শিৱ তুমি তুমি হলা ত্ৰিশূলধাৰী,
বাজে বেনু বাজে তাল বাজে শব্দ মৃদু কৰি, দিয়া আমাক শুদ্ধ কৰি
নিয়া হৰি মনক তুমি,
শুনা মনো বাঞ্চা বাবা
বাবা হে
শিৱচম্ভু, বাবা ত্ৰিপুৰাৰী বাবা ত্ৰিপুৰাৰী, হে গংগাধৰ গংগাধৰ প্ৰভু তুমি শিৱ তুমি দীননাথ, প্ৰভু তুমি শিৱ তুমি দীননাথ, প্ৰভু তুমি শিৱ তুমি দীন।